যাত্ৰাপুষ্ট 17 অধ্যায়। লোকসকলক পানী দিয়া, অমালেকৰ সৈতে যুদ্ধ। তাৰ পাছত ইজৰাইলৰ গোটেই সমাজে যিহুৱাৰ নিৰ্দেশ অনুসাৰে চীন মৰুভূমিৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ৰফিডিমত তম্বু তৰিলে, কিন্তু সেই ঠাই লোকসকলৰ খাবলৈ পানী নাছিল। সেই অৱস্থাৰ কাৰণে লোকসকলে মুচিক দুখ ধৰি ক'লে, আমাক খাবলৈ পানী দিয়ক। মুচিয়ে তেওঁলোকক ক'লে, আপোনালোকে মোৰে সৈতে কিয় বিবাদ কৰিছে? জিহুৱাক আপোনালোকে কিয় পৰীক্ষা কৰিছে? লোকসকল পিয়াহত আঁতৰ হ'ল আৰু মুচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক'লে, আপুনি কিয় আমাক মিছৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিছৰৰ পৰা আনিলে নেকি? তাৰ পাছত মুচিয়ে জিহুৱাৰ আগত কাটৰুক্তি কৰিলে, মই এই লোকসকলৰ সৈতে কি কৰিম? তেওঁলোকে মোক শিল দলিয়াই মাৰিবলৈ প্ৰায় যুগুত হৈ আছে। তেতিয়া জিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ পৰিচাৰক কেইজনমানক লগত লৈ লোকসকলৰ আগে আগে যোৱা, আৰু তুমি যিডাল লাখুটিৰে নদীত পহাৰ কৰিছিলা, তোমাৰ সেই লাখুটিকো লগত লৈ যোৱা। মই হুৰেবৰত শিলৰ ওপৰত তোমাৰ সন্মুখত থিয় হ'ম, আৰু তুমি সেই শিলটোক পহাৰ কৰিবা। তেতিয়া লোকসকলে খাবলৈ সেই শিলৰ পৰা পানী ওলাব। তাৰ পাছত মুচিয়ে ইজৰাইলৰ পৰিচাৰকসকলৰ আগত সেইদৰে কৰিলে। মুচিয়ে সেই ঠাইৰ নাম মৰ্চা আৰু মিৰিবা ৰাখিলে, কাৰণ সেই ঠাইতে ইজৰাইলী লোকসকলে অভিযোগ কৰিছিল। আৰু জিহুৱা আমাৰ মাজত আছেনে নাই এই কথা কৈ জিহুৱাৰ পৰীক্ষা কৰিছিল। সেই সময়ত অমালেকৰ লোকসকলে ৰফিডিমত ইজৰাইলক আক্ৰমণ কৰিলে। সেয়ে মুচিয়ে জিহুচুৱাক ক'লে, কিছুমান লোকক মনোনীত কৰি বাহিৰলৈ ওলাই গৈ অমালেকৰ সৈতে যুদ্ধ কৰক। কাইলৈ মই ঈশ্বৰৰ লাখুটি হাতত লৈ পৰ্বতৰ ওপৰত থিয় হ'ম। মুচি, হাৰুণ আৰু হুৰ যেতিয়া পৰ্বতৰ ওপৰলৈ উঠি গ'ল, তেতিয়া জিহুচুৱাই মুচিৰ নিৰ্দেশ অনুসাৰে অমালেকৰ সৈতে যুদ্ধ কৰিলে। মুচিয়ে যেতিয়া হাত ওপৰলৈ দাঙি ৰাখিছিল, তেতিয়া ইজৰাইলৰ জয় হৈছিল। কিন্তু যেতিয়াই হাত তললৈ নমাইছিল, তেতিয়াই অমালেক জয়ী হ'বলৈ ধৰে। এইদৰে হাত দাঙি মুচিৰ হাত ভাগৰি পৰিল। তেতিয়া হাৰণ আৰু হুৰে এচটা শিল আনি তেওঁ বহিবৰ কাৰণে তেওঁৰ তলত থলে। সেই একে সময়তে হাৰণ আৰু হুৰে এজনে এফালে আৰু আনজনে আনফালে তেওঁৰ হাত দুখন ধৰি দাঙি ৰাখিলে। সেয়ে বেলিমাৰ নোযোৱালৈকে মুচিৰ হাত থিৰে থাকিল। তেতিয়া জিহুচুৱাই অমালেকৰ লোকসকলক তৰোৱালেৰে পৰাজয় কৰিলে। তাৰ পাছত জিহুৱাই মুচিক ক'লে, সোঁৱৰণৰ অৰ্থে এই কথা পুস্তকত লিখা আৰু জিহুচুৱাক শুনোৱা, কাৰণ মই আকাশৰ তলৰ পৰা অমালেকৰ নাম সম্পূৰ্ণকৈ লুপ্ত কৰিম। তেতিয়া মুচিয়ে এটা যজ্ঞবেদী নিৰ্মাণ কৰি তাৰ নাম জিহুৱা নিচি ৰাখিলে। তেওঁ এইদৰে কৰিলে কিয়নো তেওঁ জিহুৱাৰ যজ্ঞবেদীৰ বিৰোধ কৰিলে। সেয়ে তেওঁ কৈছিল, জিহুৱাই প্ৰতিজ্ঞা কৰিলে যে তেওঁ পুৰুষে পুৰুষে অমালেকৰ সৈতে যুদ্ধ কৰিব।